আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সমগ্ৰ ৰাজ্যতে কালি শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিভিন্ন প্ৰান্তত কিছু ব্যতিক্ৰমীভাৱে স্বাধীনতা দিৱস পালন কৰাৰ উপৰি এই দিৱস উপলক্ষে খেল ধেমালিকে ধৰি অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো শিলচৰৰ মধুৰ বন্দৰ কাছাৰ স্পৰ্টিং ক্লাবে বৰাক নদীত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। স্থানীয় ভাষাত নাওবাইচ হিচাপে পৰিচিত এই পৰম্পৰাগত নাও খেল উপভোগৰ বাবে কালি বৰাক নদীৰ পাৰত বহুসংখ্যক লোক সমবেত হয়। এইবাৰৰ প্ৰতিযোগিতাত বৰাক উপত্যকাৰ তিনিখন জিলাৰ উপৰি উজনি অসমৰ বিভিন্ন স্থানৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। মৰিগাঁৱৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। পতাকা উত্তোলনৰ পাছত বন কৰ্তৃপক্ষই অভয়াৰণ্যৰ পৰা এটা মটৰচাইকেল সমদল উলিয়ায়। দুপৰীয়াৰ ভাগত হাদুক বিলত বনৰক্ষী বাহিনী, মাউট আৰু অন্যান্য কৰ্মচাৰীসকলৰ মাজত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। 79 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে কালি সহযোগ শীৰ্ষক এটা বিশেষ কাৰ্যসূচী আৰম্ভ কৰে। কৰ্কট ৰোগীসকলৰ যত্ন তথা এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তেওঁলোকক সকলো সময়তে সাহস আৰু সমৰ্থনেৰে সহায় আগবঢ়োৱা পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সন্মান জনাই অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে ৰাজ্যৰ 9খন চিকিৎসালয়ত এই পদক্ষেপ আৰম্ভ কৰিছে। লখিমপুৰ জিলাত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে আয়োজন কৰা বিশেষ কাৰ্যসূচীত জিলাখনৰ কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকসকলে একত্ৰিত হৈ পতাকা উত্তোলন কৰে। ইয়াৰ জৰিয়তে এই ৰোগত আক্ৰান্ত হৈ থকা আন লোকসকলৰ মনোবল আৰু উৎসাহ বৃদ্ধিৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ কালি সন্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। জ্যেষ্ঠ বিজেপি নেতা লা গণেশনক 2023 চনৰ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ মণিপুৰৰ ৰাজ্যপাল আৰু পশ্চিমবংগৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চেন্নাইত আজি বিয়লি 5 বজাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এটা বাৰ্তাত প্ৰয়াত গণেশনৰ দীঘলীয়া আৰু সমৰ্পিত জনসেৱাক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাত জীৱন উৎসৰ্গা কৰা শ্ৰীগণেশন সদায় এগৰাকী জাতীয়তাবাদী ব্যক্তি হিচাপে স্মৰণীয় হৈ ৰ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰয়াত গণেশনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ বেগুৱে কালি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ তেলাহী খণ্ডৰ অন্তৰ্গত কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিসকলৰ এখন সভাত ভাগ লয়। সভাত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱকুমাৰ দলে উপস্থিত থাকে। এই সভাতে অহা 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা পালন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পেগুৱে পঞ্চায়ত প্ৰতিনিধি তথা দলীয় কৰ্মকৰ্তাসকলক তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণেৰে এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সাংগঠনিক পৰ্যায়ত সাজু হবলৈ আহ্বান জনায়। হোজাই জিলাতো কালি আৱৰ্ত ভৱনত অনুষ্ঠিত এখন সভাত মন্ত্ৰী কেশৱ মহন্তই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসমৰ ভ্ৰমণৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত বনভোজ খাবলৈ যোৱা 3জন যুৱকক কালি নগা দুৰ্বৃত্তই আক্ৰমণ কৰে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে দুৰ্বৃত্তই এজন যুৱকক এয়াৰ গানেৰে গুলীওৱাৰ লগতে আন 2জনক প্ৰহাৰ কৰে। কদমগুৰি অঞ্চলৰ সমীপৰ ৰুণী বস্তিত বনভোজ খাই উভতি অহাৰ সময়তে নগা দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বহুকেইটা সংগঠনে মেৰাপানী সীমান্তত নগা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ দিনজয় চাহবাগিচাত অচিন ৰোগত আক্ৰান্ত হৈ কালি শিশুকে ধৰি 5জন লোকৰ মৃত্যু হয়। সাধাৰণ শৌচ বমি হৈ এনেদৰে 5জন লোকৰ মৃত্যু হোৱাক লৈ বাগিচা কৰ্তৃপক্ষৰ লগতে শ্ৰমিকসকলে উদ্বেগ প্ৰকাশ কৰিছে। চাহ শ্ৰমিকসকলে বাগিচাখনত উপযুক্ত চিকিৎসা আৰু যাৱতীয় ব্যৱস্থা নথকাৰ অভিযোগ কৰিছে। শ্ৰমিকসকলে লগতে মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত কৰিবলৈ চাহ বাগিচা কৰ্তৃপক্ষক দাবী জনাইছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি সন্ধিয়া 5 আৰু 7:30 বজাত নাট্যকাৰ পৰিচালক মৃণাল কুমাৰ বৰাৰ, গুভা ৰজা ছত্ৰ সিং